ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একাবেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আশা কৰোঁ আপুনি এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে, আপোনাৰ মতামত আদি জনাই আমালৈ বাৰু চিঠি পত্ৰ লিখি আছেনে? যদি লিখা নাই কিয় লিখা নাই বাৰু? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আগ্ৰহেৰে বাট চাই থাকোঁ। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। স্বৰ্গত থকা কৰুণাময় পিতা, তোমাক ধন্যবাদ জনাইছো, কিয়নো প্ৰভু তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ যোগেৰে তুমি আমাৰ প্ৰত্যেককে তোমাৰ মাত শুনিবলৈ দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি তোমাৰ উপস্থিতি আমাক অনুভৱ কৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়োবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই ইয়োবৰ পুস্তকখনৰ 15 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। 15 নম্বৰ অধ্যায়ত আমি ইয়োবৰ এজন বন্ধু ইলিফজৰ উপদেশ শুনিবলৈ পাম, আৰু এয়া হ'ব ইয়োব আৰু তেওঁৰ বন্ধুসকলৰ মাজত দ্বিতীয় লানি কথা বতৰা। প্ৰথম লানি কথা বতৰাত ইয়োবৰ তিনিওজন বন্ধুৱে বক্তব্য ৰখা আৰু ইয়োবে তেওঁলোকৰ প্ৰত্যেককে প্ৰত্যুত্তৰ দিয়া আমি দেখিবলৈ পালো। লগতে আমি ইয়াকো দেখিবলৈ পালো যে বন্ধুকেইজনৰ কোনো এজনেও ইয়োবক সান্তনা দিয়া নাছিল, বৰং তেওঁক পাপী বুলি প্ৰমাণ কৰিবলৈহে বিচাৰিছিল, আৰু তেওঁলোকৰ মাজত জ্ঞানৰ প্ৰতিযোগিতা চলাৰ নিচিনা হৈছিল। এইদৰে প্ৰথম পৰ্যায়ৰ তৰ্ক বিতৰ্ক শেষ হ'ল যদিও একমতত উপনীত হ'ব নোৱাৰিলে, আৰু সেইকাৰণে দ্বিতীয় পৰ্যায়ত ইলিফজে প্ৰথমে বক্তব্য আৰম্ভ কৰিবলৈ লৈছে। আমি আগতে কৈ আহিছো যে ইলিফজ আছিল এনে এজন মানুহ যিজনে সকলো জানো বুলি ভাবিছিল আৰু তেওঁৰ কথা সকলোৱে মানিব লাগে বুলি দাবী কৰিছিল, কাৰণ অতীতৰ ঘটনাৱলীৰ পৰা তেওঁ অভিজ্ঞতাৰে পুষ্ট বুলি ভাবিছিল। আজিকালিও আমাৰ মাজৰ কিছুমানে সাক্ষ্য কবলৈ গৈ নিজৰ জীৱনত পোৱা অভিজ্ঞতাৰ মাজেৰে সত্য প্ৰকাশ কৰিবলৈ বিচাৰে, কিন্তু প্ৰথমে আমি সত্যক অৰ্থাৎ ঈশ্বৰৰ বাক্য ক'ব লাগে আৰু তাৰ ওপৰত ভিত্তি কৰিহে আমি আমাৰ অভিজ্ঞতা জনাব লাগে। ইলিফজেও নিজৰ অভিজ্ঞতাৰ পৰা কথা কৈছিল যদিও তেওঁৰ যুক্তিবিলাক অকাট্যই আছিল। 15 নম্বৰ অধ্যায়ৰ 1-3 পদলৈকে পঢ়িছো। তাতে তৈমনীয়া ইলিফজে পুনৰাই উত্তৰ কৰি ক'লে, জ্ঞানবানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে উদৰ পূৰ কৰে, সি জানো নিষ্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যেৰে বাদানুবাদ কৰে, তুমি হলে এই সকলোকে কৰিছা। প্ৰিয় শ্ৰোতা, এয়া চাওক, তেওঁলোকে সঁচাকৈ জ্ঞানৰ প্ৰতিযোগিতা পাতিছে আৰু এজনে আনজনতকৈ বেছি জ্ঞানী দেখুৱাবলৈ চেষ্টা কৰিছে। ইলিফজে কৈছে, হেৰা ইয়োব, তুমি সঁচাকৈ বায়ুত উৰি ফুৰিছা আৰু অমূলক কথাবিলাক কৈ আছা। চাওকচোন প্ৰিয় শ্ৰোতা, ইলিফজে এইবাৰো ইয়োবক সান্তনা দিবলৈ অকণো চেষ্টা কৰা নাই, বৰং তেওঁক আক্ৰমণহে কৰিব ধৰিছে আৰু কৈ আছে, তোমাৰ অন্তৰত লুকাই থকা পাপ তুমি এতিয়াও স্বীকাৰ কৰা। 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈ পঢ়িছো, এনেকৈ তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা, কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে আৰু তুমি ধূৰ্তবোৰৰ জীৱা মনোনীত কৰিছা। তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই। প্ৰিয় শ্ৰোতা, ইয়োবৰ ওপৰত আক্ৰমণৰ শেষ নাই। এইবাৰ ইলিফজে কৈছে যে ইয়োবে নিজৰ মুখৰ দ্বাৰাই নিজেই অপৰাধী হৈছে। 7 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়িছো, তোমাৰ উঠেই তোমাৰ অহিতে সাক্ষ্য দিছে, মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱানে, আৰু পৰ্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল। তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলানে, আৰু তোমাৰ নিজৰ নিমিত্তে জ্ঞান ৰাখি থৈছানে? তুমিনো আমি নজনা কথা কি জানা, তুমিনো আমি নুবুজা কথা কি বুজিছা? ইলিফজে ইয়োবক কৈছে যে তুমি এনেবোৰ কথা কবলৈ ধৰিছা যেনিবা তুমি সকলো কথাই জানা। এইবুলি কৈ ইয়োবক কি কৰিছে, তেওঁক বেলেগ এটা দৃষ্টিকোণৰ পৰা আক্ৰমণ কৰিব ধৰিছে। কিন্তু ইয়োবৰ এনেকুৱা অৱস্থাত তেওঁক কোনেও অকণমান বুজনি বা সান্তনা দিব পৰা নাই। 10-14 নম্বৰ পদ পঢ়িছো, আমাৰ মাজত বেছি বয়সীয়া আৰু পকাচুলীয়াও আছে, তেওঁবিলাক তোমাৰ পিতৃতকৈ অতি বৃদ্ধ। ঈশ্বৰৰ সান্তনা বাক্যবোৰ তোমাৰ জ্ঞানত ক্ষুদ্ৰনে, আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছানে? তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা আৰু এনে কথা মুখৰ পৰা উলিয়াইছা, তোমাৰ মনকনো কিহে এনেকৈ বিপথলৈ নিয়ে, আৰু তোমাৰ চকুনো কিয় ইমানকৈ তিৰবিৰাইছে? মৰ্তনো কি যে তেওঁ সুচী হ'ব পাৰে, তিৰোতাৰ পৰা জন্ম পোৱা মনুষ্যনো কি যে তেওঁ ধাৰ্মিক হ'ব পাৰে? প্ৰিয় শ্ৰোতা, ইলিফজৰ জ্ঞানৰ কথাৰে ইয়োবক সান্তনা কৰিব নোৱাৰি এইবাৰ তেওঁৰ আন দুজন বন্ধুৰ কথাকৈ যুক্তি দিছে যে আন নহলেও তেওঁলোক বয়সত ডাঙৰ আৰু জ্ঞানত পৈণত। গতিকে ইউবে নিজৰ কথাত ইমান আকুৰগোচকৈ ধৰি নাথাকি তেওঁলোকৰ কথা শুনিব লাগে। তাৰ লগতে ইলিফজে এইটো অৱশ্যে সঁচা কথা কৈছে যে মানুহ মাত্ৰেই পাপী। এই কথাত ইউবৰ নিশ্চয় আপত্তি নাই, কিন্তু আপত্তি হ'ল তেওঁলোকৰ মতে ইউবৰ এটা ভয়ানক পাপ আছে আৰু সেই পাপটো প্ৰকাশ্যে স্বীকাৰ কৰিব লাগে। পোন্ধৰ নম্বৰ পদ, চোৱা তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনেকি আকাশমণ্ডলো তেওঁৰ দৃষ্টিত নিৰ্মল নহয়। ইলিফজে কোৱা এই কথাটো সঁচা, ঈশ্বৰৰ দৃষ্টিত আকাশমণ্ডলো পবিত্ৰ নহয়, মানুহৰ কথাটো বাদেই। সেইকাৰণে প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়া তেওঁ কেৱল মানুহক উদ্ধাৰ কৰিবলৈকে নহয় কিন্তু নতুন আকাশমণ্ডল আৰু নতুন স্বৰ্গ স্থাপন কৰি তাত তেওঁৰ বিশ্বাসকাৰীসকলক থাকিবলৈ দিব। গতিকে আকাশমণ্ডলো যে ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ নহয় এই কথাটো সঁচা। ষোল্ল আৰু সোতৰ পদ, তেন্তে জলৰ দৰে অধৰ্ম পান কৰোতা ঘৃণনীয় আৰু ভ্ৰষ্ট মনুষ্য কিমান কম পৰিমাণে সুচী হ'ব পাৰে। মই তোমাক কওঁ, মোৰ কথা শুনা, যি দেখিলো মই তাক প্ৰকাশ কৰো। প্ৰিয় শ্ৰোতা, ইলিফজে কোৱা এই কথাটো অৱশ্যে সঁচা। আকাশমণ্ডলো যদি অসুচী আৰু সুচী কৰাৰ প্ৰয়োজন আছে তেন্তে মানুহক সুচী কৰাটো আৰু কিমান বেছি প্ৰয়োজন হ'ব পাৰে। কিন্তু এই সুচীকৰণ কেৱল ইউবৰ কাৰণে আৰু তেওঁৰ অৱস্থাৰ কাৰণে নহয়, কিন্তু গোটেই মানৱ জাতিৰ কাৰণেই প্ৰয়োজন, ইলিফজৰ কাৰণেও প্ৰয়োজন। বিশ নম্বৰ পদৰ পৰা পঁচিছ নম্বৰ পদলৈ পঢ়িছো, দুষ্টই নিজ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰীজনে নিজৰ নিৰূপিত বছৰকেইটা অসুখেৰে কটায়, ভয়ৰ শব্দ তাৰ কাণতে থাকে, সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে, সি যে আন্ধাৰৰ পৰা ওলটি আহিব তাক সি বিশ্বাস নকৰে, তৰোৱালে তালৈ বাট চাই আছে, সি আহাৰৰ নিমিত্তে ভ্ৰমণ কৰি কয় ক'ত আছে, সি জানে যে আন্ধাৰৰ দিন তাৰ ওচৰতে উপস্থিত আছে, ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়, যুদ্ধৰ নিমিত্তে সাজু হোৱা ৰজাৰ দৰে সেই দুটাই তাক পৰাজয় কৰে, কাৰণ সি ঈশ্বৰৰ অহিতে হাত মেলিলে আৰু সৰ্বশক্তিমানজনাৰ বিৰুদ্ধে গৰ্ব আচৰণ কৰিলে। এই পৰ্যন্ত ইলিফজে ইউবক আক্ৰমণ কৰি ক'বলৈ এৰা নাই যে ইউবৰ নিচিনা মানুহৰ নিশ্চয় কিবা গুপুত পাপ আছে আৰু তাৰ বাবেই তেওঁ ইমান কষ্ট পাই আছে, আৰু সেই পাপটো ইউবে জানে আৰু তাক স্বীকাৰ কৰিব লাগে। অৱশ্যে ইলিফজে যিবোৰ কথা কৈছিল সেইবিলাক একেবাৰে মিছা নাছিল, আন মানুহৰ দৰে ইউবৰো সৰু সুৰা পাপ আছিল, কিন্তু সেইবোৰ নিৰাময় কৰিব নোৱাৰা বিধৰ নাছিল, নিৰাময় কৰিব পৰা উপায় আছিল, কিন্তু তেওঁলোকে ইউবক কোনো উপায় দেখুৱাই দিয়া নাই আৰু সহায়ো কৰা নাই, বৰং নানা ধৰণৰ যুক্তিৰে তেওঁলোকে ইউবক অতিষ্ঠ কৰি তুলিছিল। কিন্তু কথা হ'ল তেওঁলোকে কোনো নতুন কথা কোৱা নাছিল, অথচ যিবিলাক কথা কৈ আছিল সেই সকলোবিলাক সঁচা কথাই আছিল আৰু সেইবোৰ ইউবেও জানিছিল, তাৰ ফলত তেওঁলোকৰ যুক্তিতৰ্কৰো সামৰণি পৰা নাই। এতিয়া আমি দেখিবলৈ পাম যে ইউবে ইলিফজক দ্বিতীয়বাৰৰ বাবে উত্তৰ দিবলৈ ধৰিছে, কাৰণ ইলিফজৰ পৰামৰ্শ ইউবে মানি ল'ব পৰা নাছিল। এতিয়ালৈকে আমি দেখা পাই আহিছো যে ইউব আৰু তেওঁৰ বন্ধু তিনিজনৰ কথা বতৰা তৰ্ক বিতৰ্কৰ বাহিৰে আন একো নাছিল, এজন এজনতকৈ যেন জ্ঞানত বেছি ওপৰত তেনেকুৱা দেখুওৱা যেন আমাৰ লাগিছিল। কিন্তু এনেকুৱা হোৱাটো বৰ দুৰ্ভাগ্যজনক আছিল, কাৰণ তেওঁলোকে প্ৰকৃততে ইউবক সান্তনা দিবলৈহে আহিছিল, কিন্তু সান্তনা নহৈ তৰ্ক প্ৰতিযোগিতাহে হ'ল, কাৰণ বন্ধুকেইজনে জ্ঞানৰ প্ৰতিযোগিতাৰে ইউবৰ ওপৰত জয়লাভ কৰিব বিচাৰিছিল। আনহাতে জ্ঞানৰ ক্ষেত্ৰত ইউবেও তেওঁলোকৰ হাতত পৰাজয় বৰণ কৰিব বিচৰা নাছিল। এতিয়া ইউবে উত্তৰ কি দিলে সেই বিষয়ে আমি ষোল্ল নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ পঢ়িছো, শুনিবচোন। তেতিয়া ইউবে পুনৰাই উত্তৰ কৰি ক'লে, মই এইৰূপ অনেক কথা শুনিলো, তোমালোক সকলোৱেই দুখদায়ক সান্তনাকাৰী। ইউবে ইলিফজক কৈছে, তুমি মোক একো নতুন কথা কোৱা নাই, তুমি কোৱা সকলোবিলাক কথা মই আগতেই জানো, তুমি মোক সান্তনা দিয়া নাই বৰং দুখহে দিছা। তিনি নম্বৰ পদ, বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয় বা উত্তৰ দিবলৈ তোমাক কিহে উদগাইছে। প্ৰিয় শ্ৰোতা, ইয়াত ইউবে আচলতে কৈছে, তোমালোকে মোৰ এই অৱস্থাত এনেকুৱা কথা ক'বলৈ লাজ পাব লাগিছিল, তোমালোকৰ কথাই মোক অকণো সহায় কৰিব পৰা নাই, তোমালোকৰ সকলো সান্তনা মোৰ বাবে মিছা। দুৰ্ভাগ্যবশতঃ আজিকালিও বহু শিক্ষাই অমূলক যেন দেখা যায়, কাৰণ সেইবিলাক শিক্ষা বাইবেল কেন্দ্ৰিক নহয় আৰু সেয়ে কাকো সান্তনা দিব নোৱাৰে। আনহাতে শিক্ষা যদি বাইবেল কেন্দ্ৰিক নহয় তেন্তে পবিত্ৰ আত্মাই তাক ব্যৱহাৰ নকৰে, আৰু পবিত্ৰ আত্মাই যদি ব্যৱহাৰ নকৰে তেন্তে সেই শিক্ষাই কাৰো একো মংগল সাধন কৰিব নোৱাৰে। সেইবিলাক বতাহত কোৱা কথাৰ দৰে হয়। আজি পৃথিৱীৰ চৌদিশে ঈশ্বৰৰ বাক্যৰ বুজনি আৰু তেওঁৰ উপাসনা চলি আছে। সেইদৰে গীত আৰু প্ৰাৰ্থনাও চলি আছে, কিন্তু এই সকলোবোৰ যেনেকুৱা ধৰণে ফল দিব লাগিছিল তেনেকুৱা ধৰণে দিব পৰা নাই যেন আমাৰ লাগে, কাৰণ সেইবিলাক পবিত্ৰ আত্মাই হয়তো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা নাই। এই ক্ষেত্ৰত কেৱল পালক আৰু শিক্ষকেই দায়ী নহয়, শুনোতা সকলো সমানেই দায়ী। 4 নম্বৰ পদ, ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ, মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলহেঁতেন তেন্তে ময়ো তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন আৰু তোমালোকৰ বিৰুদ্ধে মূৰ জোকাৰিব পাৰিলোহেঁতেন। ইয়োবে কৈছে যে তোমালোকৰ অৱস্থা যদি মোৰ নিচিনা হলহেঁতেন আৰু মোৰ অৱস্থা যদি তোমালোকৰ নিচিনা হলহেঁতেন তেন্তে ময়ো তোমালোকৰ মূৰবিলাক জ্ঞানৰ কথাৰে ভৰাব পাৰিলোহেঁতেন, কিন্তু তেনে জ্ঞানৰ পৰামৰ্শই কাকো একো সহায় নকৰে। বৰং এনেকুৱা পৰিস্থিতিত আমাৰ ব্যৱহাৰ কেনে হোৱা উচিত সেই বিষয়ে পৌলে গালাতিয়া 6 নম্বৰ অধ্যায়ৰ 1 পদত এইদৰে লিখিছে, হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱাজনক আকৌ সুস্থ কৰা, পাছে তুমিও জানো পৰীক্ষাত পৰা, এইকাৰণে নিজকো চাবা। হয় প্ৰিয় শ্ৰোতা, দুখ আৰু বিপদত পৰা মানুহক যুক্তিতৰ্কই সহায় নকৰে, আনকি জ্ঞানৰ কথায়ো সহায় নকৰে। সেইকাৰণে তেনে মানুহক আমি এইবিলাক নকৰি যিমান পাৰো সহায় কৰিব লাগে, দুখ আৰু বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ প্ৰভু যীশুৱে এটা সুন্দৰ উদাহৰণ দাঙি ধৰিছে। যীশুৱে নিজৰ শিষ্যসকলৰ ভৰি ধুৱাইছিল আৰু আজিও ধুৱাই আছে। আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ তেন্তে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা সূচী কৰে। তেওঁৰ বিশ্বাসকাৰীসকলক সূচী কৰিবলৈ তেওঁ আজিও ভৰি ধুৱাই আছে। যীশুৱে ভৰি ধুৱাওঁতে এটা উদাহৰণ আমাৰ কাৰণে ৰাখি থৈ গৈছে, সেইটো হৈছে যদি আপুনিও কাৰোবাৰ ভৰি ধুব বিচাৰে তেন্তে তেওঁৰ ওচৰত থিয় হৈ তললৈ চাই আঙুলি টোৱাই উপদেশ দিলে নহ'ব, কিন্তু আঁঠু কাঢ়ি এজন দাসৰ দৰে হ'ব লাগিব। তাত তৰ্ক বিতৰ্কৰ কোনো স্থল নাই। ইয়োবৰ বন্ধুসকলে কিন্তু সেইটো কৰা নাছিল, মাত্ৰ পৰামৰ্শহে দিছিল। সেইকাৰণে ইয়োবেও কৈছিল, মোৰ আজি এই অৱস্থা নোহোৱা হলে তোমালোকক ওলোটাই বহু শিক্ষা দিব পাৰিলোহেঁতেন। 5 নম্বৰ পদ, আৰু মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন আৰু মোৰ ওঠৰ সান্তনাত তোমালোকৰ দুখৰ উপশম হলহেঁতেন। প্ৰিয় শ্ৰোতা, ইয়োবে লগতে ইয়াকো কৈছে যে তেওঁ কথা কলেও তেওঁলোকক অতিষ্ঠ নকৰিলেহেঁতেন, বৰং সান্তনা আৰু উপশমহে দিলেহেঁতেন। 7 আৰু 8 নম্বৰ পদ, কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে, তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা, তুমি মোক আক্ৰমণ কৰিলা, এয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে আৰু মোৰ কৃষতাই মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে। প্ৰিয় শ্ৰোতা, ইয়োবে নিজৰ নিঃসহায় আৰু নিসংগতাৰ কথাকেই দুখেৰে প্ৰকাশ কৰিছে। 10 আৰু 11 নম্বৰ পদ, লোকে মোৰ বিৰুদ্ধে মুখ মেলে, সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে, সিহঁতে মোৰ অহিতে গোট খায়, ঈশ্বৰে মোক অধৰ্মীৰ হাতত সমৰ্পণ কৰে আৰু দুষ্টবোৰৰ হাতত পেলাই দিয়ে। ইয়োবে তেওঁৰ বন্ধুসকলক ঈশ্বৰক নজনা লোক বুলি কৈছে। তেওঁলোক আচলতে তেনেকুৱাই, তেওঁলোক ইয়োবৰ বন্ধু আছিল যদিও শত্ৰুৰ দৰেহে আচৰণ কৰিছিল। বন্ধুকেইজনে ঈশ্বৰৰ কথাই কৈছিল যদিও জ্ঞানী দেখুৱাবলৈ গৈ তেওঁক প্ৰচণ্ড আঘাতে কৰিছিল। 12 আৰু 13 নম্বৰ পদ পঢ়িছো, মই শান্তিৰে আছিলো কিন্তু তেওঁ মোক ভাঙি দুখৰ দুখৰ কৰিলে, এনেকৈ মোৰ ডিঙিত ধৰি মোক ঠেকেছিলে আৰু মোৰ নিজৰ কাঁড় মৰাৰ নিচান পাতিলে। তেওঁৰ ধনুৰ্ধৰবিলাকে মোক আগুৰি ধৰে, তেওঁ দয়া নকৰি মোৰ কলিজা বিদাৰে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিয়ে। ইয়োবে উপলব্ধি কৰিব পাৰিছিল যে তেওঁৰ জীৱনত এই সকলোবিলাক দুখ যাতনা ঘটিবলৈ অনুমতি দিছিল। 14 নম্বৰ পদ, তেওঁ মোক বিন্ধাৰ ওপৰত বিন্ধা দি ভাঙে, তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে। ইয়োবে কৈছে যে ঈশ্বৰে এজন দৈত্যৰ দৰে তেওঁৰ ওপৰেদি অহা যোৱা কৰি আছে, ঈশ্বৰে তেওঁক দুৱাৰমুখৰ ভৰি পতা পাতিছে। এইদৰে ইয়োবে তেওঁৰ বেদনাৰ এটা সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। 15 আৰু 16 পদ, মই ছালৰ ওপৰত চট কাপোৰ শিয়াই ললো আৰু ধূলিৰে মোৰ শিং লেটিপেটি কৰিলো, যদিও মোৰ হাতত অত্যাচাৰ নাই আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ। ইয়োব একেবাৰে মৃত্যুৰ দুৱাৰ দলিত ৰৈ আছিল আৰু যিকোনো মুহূৰ্ততে তেওঁ মৰিব পাৰে বুলি ভাবিছিল, কিন্তু মৃত্যু তেওঁলৈ অহা নাছিল। এই সময়তো তেওঁ নিজকে নিৰ্দোষী আৰু পবিত্ৰ বুলিয়েই ভাবি আছিল। আনহাতে বন্ধুসকলেও তেওঁক সেইটো অৱস্থালৈ নিব পৰা নাছিল য'ত তেওঁ ঈশ্বৰৰ কথা এবাৰ ভাবি চাব পাৰে। বৰং তেওঁলোকে ইয়ুবক জ্ঞানৰ প্ৰতিযোগিতাত লিপ্ত কৰোৱাইছিল আৰু তাৰ ফলত ইয়ুবেও প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল। প্ৰত্যুত্তৰত ইয়ুবে নিজকে নিজে সিদ্ধ বুলি প্ৰমাণ দিবলৈ যুক্তিতৰ্কটো লিপ্ত হৈছিল, কিন্তু ঈশ্বৰৰ কথা পাহৰি গৈছিল। কিন্তু যেতিয়া কোনো এজন মানুহে নিজকে সিদ্ধ আৰু পবিত্ৰ বুলি বিবেচনা কৰে, তেতিয়া ঈশ্বৰৰ দৃষ্টিত তেওঁৰ অৱস্থা কি হয় সেই বিষয়ে প্ৰথম যোহন প্ৰথম অধ্যায়ৰ 8-10 নম্বৰ পদত এইদৰে কোৱা হৈছে, আমাৰ পাপ নাই বুলি যদি কওঁ তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। আমি পাপ কৰা নাই বুলি যদি কওঁ তেন্তে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। হয় প্ৰিয় শ্ৰোতা, হয় আমি যদি নিজকে নিষ্পাপ পবিত্ৰ আৰু সিদ্ধ বুলি দাবী কৰোঁ তেন্তে ঈশ্বৰকেই মিছলীয়া পতাৰ নিচিনা হয়। আৰু ঈশ্বৰক বিচাৰকৰ আসনৰ পৰা নমাই আনি দোষী আৰু অপৰাধীৰ দৰে বিচাৰাধীন কৰোঁ, আমি তেওঁক অভিযুক্ত কৰোঁ। এনেকুৱা অৱশ্যে বহু মানুহ আছে যিসকলে ঈশ্বৰৰ বিচাৰৰ আসনত বহে। আমি দেখা পাওঁ যে ইয়ুবেও সেইটোকেই কৰিছিল, কাৰণ তেওঁ কৈছিল, মোৰ হাতত একো অন্যায় নাই আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ। তাৰমানে তেওঁৰ মতে ঈশ্বৰহে দোষী আৰু সেইকাৰণে তেওঁৰ ইমান দুখ হৈছে। 18 নম্বৰ পদ, হে পৃথিৱী, তুমি মোৰ তেজ নাচাকিবা আৰু মোৰ কাটাৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক। প্ৰিয় শ্ৰোতা, ইয়াত ইয়ুবৰ কাটাৰোক্তি বৰ মন কৰিবলগীয়া। পৃথিৱীক তেওঁৰ তেজ নাচাকিবলৈ কৈছে, কাৰণ হেবলক যেতিয়া বধ কৰা হৈছিল তেতিয়া তেওঁৰ তেজে ঈশ্বৰলৈ কাটাৰোক্তি কৰিছিল। সেইকাৰণে তেওঁ ভাবিছিল যে তেওঁৰ তেজেও ঈশ্বৰলৈ কাটাৰোক্তি কৰিব। 19 নম্বৰ পদ, চোৱা এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চ স্থানত আছে। বাইবেলে আমাক কৈ আহিছে যে ঈশ্বৰে আমাৰ এটা হিচাপ ৰাখে, কিন্তু কিছুমানে এই কথাটো মানি ল'ব নিবিচাৰে। তেওঁলোকে কয় যে ঈশ্বৰে কাগজ কলম লৈ চকীত বহি আমাৰ হিচাপবিলাক লিখি থাকিবনে? নাই, লিখি নাথাকে। তেওঁৰ হিচাপ ৰখাৰ অন্য পদ্ধতি বা কৌশল আছে যাক আমি কল্পনাও কৰিব নোৱাৰো। সাধাৰণ মানুহে যদি কম্পিউটাৰেৰে কাম কৰিব পাৰে, ঈশ্বৰে তাতকৈ আৰু আচৰিত বস্তু ব্যৱহাৰ কৰিব নোৱাৰেনে? নিশ্চয় পাৰে। অৱশ্যে পদ্ধতিটো আমি নাজানিব পাৰো, কিন্তু আমাৰ সকলো কাৰ্য আৰু কথাৰ হিচাপ তেওঁ ৰাখি আছে। অৱশ্যে সেই হিচাপটো মই চাবলৈ ইচ্ছা নকৰো আৰু মই জানো যে মোৰ বহু পাপ যীশুৰ তেজেৰে মুচি পেলোৱা হৈছে। ধন্য হওক আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নাম। 20-21 পদ, মোৰ বন্ধুবিলাকেই মোক নিন্দা কৰে, কিন্তু ঈশ্বৰে যেন ঈশ্বৰৰ বিৰুদ্ধে মানুহৰ পক্ষে আৰু মনুষ্য সন্তানৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে তাৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, এই নিমিত্তে ঈশ্বৰৰ উদ্দেশ্যে মোৰ চকুলো বৈছে। প্ৰিয় শ্ৰোতা, ইয়ুবৰ এয়া এক শোকাবহ অৱস্থা। লেতেৰা নিৰ্জন ঠাইত বহি চকুপানীৰে বাট নেদেখা হৈ ইয়ুবে কান্দি আছে আৰু তেওঁৰ বন্ধুসকলে তেওঁক ভণ্ড, কপটীয়া, মিছলীয়া ইত্যাদি কথাৰে গালি পাৰি আছে। কান্দোনৰ মাজতে ইয়ুবে এটা ডাঙৰ কথা কৈছে। আমি প্ৰতিজন বিশ্বাসকাৰীয়ে এই কথাটো জনা দৰকাৰ যে আমাৰ এজন মধ্যস্থতাকাৰী আছে, তেওঁ আমাৰ উকিল। ঈশ্বৰৰ আগত তেওঁ আমাৰ বিচাৰ নিষ্পত্তি কৰে, আমাৰ হৈ ঈশ্বৰৰ আগত তেওঁ নিবেদন কৰে। এই বিষয়ে 1 তিমঠিয় 2:5 পদত কোৱা হৈছে, কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থও এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। তেওঁ আপোনাৰ কাৰণে ঈশ্বৰৰ আগত নিবেদন কৰিব বিচাৰে যদিহে আপুনি তেওঁক স্বীকাৰ কৰে। 17 অধ্যায়লৈ আহিছো আৰু তাৰ প্ৰথম পদটো পঢ়িছো, শুনিবচোন। মোৰ উশাহ বিকৃত হৈছে, মোৰ দিন উৰ পৰিছে, মোলৈ মৈদাম যুগুত আছে। এই পদটোৰ পৰা আমি বুজিব পাৰো যে ইয়ুবৰ অৱস্থা একেবাৰে বেয়া আছিল আৰু তেওঁৰ এখন ভৰি মাটিত আৰু এখন ভৰি মৈদামত থকাৰ দৰে হৈছিল। 2 পদ, নিশ্চয় ঠাট্টা কৰোতাবোৰ মোৰ ওচৰত আছে আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে। এয়া কি মৰ্মান্তিক দৃশ্য! ইয়ুবে মৃত্যুৰ লগত যুঁজি আছে আৰু তেওঁক সান্ত্বনা দিবলৈ অহা বন্ধুসকলে চকুৰ আগত তেওঁক বিদ্ৰুপ কৰি আছে। 3 পদৰ পৰা 6 পদলৈকে পঢ়িম। বিনয় কৰো, তুমি মোৰ নিৰ্দোষিতা প্ৰকাশ কৰাৰ এটা চিন থোৱা, নিজৰ আগত নিজেই মোৰ জামিন হোৱা। আন কোনে মোৰ জামিন হবলৈ স্বীকাৰ কৰিব? কিয়নো তুমি ইবিলাকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা, এই হেতুকে তুমি ইবিলাকক মোক জয় কৰিবলৈ নিদিবা। যিকোনোৱে নিজ বন্ধুবিলাকক লুটদ্ৰব্যস্বৰূপে সমৰ্পণ কৰে তেওঁৰ সন্তানবিলাকৰ চকু অন্ধ হব। তেওঁ মোক লোকবিলাকৰ আগত দৃষ্টান্ত কৰিলে, যাৰ মুখত লোকে থু পেলাই মই তেনেকুৱা মানুহ হলো। এই সময়ত ইয়ুবে কাৰো পৰা একো কথা শুনিব বা সান্তনা পাব বিচৰা নাই, মৃত্যুৰ নিদ্ৰাত শয়ন কৰিবলৈহে বাট চাই আছে। বাৰ আৰু তেৰ পদ, সিহঁতে ৰাতিক দিন কৰে, আন্ধাৰ পৰিলে পোহৰ ওচৰ চাপে বুলি কয়। যদি চিউলেই মোৰ ঘৰ হ'ব বুলি মই অপেক্ষা কৰিছো, তেনেহলে মোৰ আশা ক'ত? ইয়ুবে যি জাবৰ জোথৰ পেলোৱা ঠাইত বহি আছিল, সেয়ে তেওঁৰ মৃত্যুৰ সজ্জা হ'ব বুলি ধৰি লৈছিল। যি পিতৃ মাতৃয়ে তেওঁক এই সংসাৰত জন্ম দিছিল, তেওঁলোক আজি ইয়ুবৰ ওচৰত নাই, আছে মাত্ৰ মৃত্যু, ধ্বংস আৰু অৱক্ষয়। এইবিলাক তেওঁৰ গাতে লাগি আছে। তেওঁ পুনৰ ধূলিলৈ উভতি যাবলৈ একেবাৰে সাজু হৈ আছে, কিন্তু তথাপিতো তেওঁ বন্ধুৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা নাই। প্ৰিয় শ্ৰোতা, আজিলৈ ইমানতেই সামৰিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে মেলানি মাগিছো। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো:
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধাৰণ।